এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী দেখা। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে যোৰহাটৰ কলিয়াপানীত বিয়লি 3 বজাত হবলগীয়া অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ হবলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড়ত 2টা দৈনিক 1,00,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প, ধেমাজিৰ ৰঙাজানত দৈনিক 50,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প আৰু শিৱসাগৰ আৰু শ্ৰীভূমিত 2খন মাল্টিকেয়াৰ পশু চিকিৎসালয় প্ৰকল্প আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপ জিলাত নিৰ্মাণ কৰা 4খন মাল্টিকেয়াৰ পশু চিকিৎসালয় উদ্বোধন কৰিব। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মোহন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকিব। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। বিজেপিয়ে আজি সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁৱত জন আশীৰ্বাদ যাত্ৰা উলিয়াব। কংগ্ৰেছ অসম জাতীয় পৰিষদকে ধৰি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কালি গুৱাহাটীত বিৰোধী ঐক্যৰ মাজত আলোচনা অনুষ্ঠিত হয়। অৱশ্যে কালিও বিৰোধী মিত্ৰতা চূড়ান্ত নহল। শাসনাধিষ্ঠিত বিজেপিৰ দৰে বিৰোধী পক্ষই শীঘ্ৰে ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰত নামিব বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত বিপিএফৰ দিছপুৰ চলো কাৰ্যসূচীত কালি বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। ইপিনে UPPL দলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTCত আৰম্ভ কৰা শান্তি মটৰচাইকেল সমদল কালি ছিডলি চিৰাং সমষ্টিত উলিওৱা হয়। দলৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাজলগাঁও শান্তি খেলপথাৰৰ পৰা এই সমদলৰ নেতৃত্ব দিয়ে। অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে আজি নতুন দিল্লীত কংগ্ৰেছ স্ক্ৰীণিং কমিটীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীণিং কমিটীৰ অসমৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী উপস্থিত থকাৰ কথা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচনত কালিৰ পৰা এখন ৰেলগাড়ীৰ ষ্টপেজ আৰম্ভ হয়। স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত উত্তৰ পূব সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলে ঘগ্ৰাপাৰ ৰেল ষ্টেচনত উজনিমুৱা মৰিয়নী জংচনত 15769 নম্বৰ আৰু নামনিমুৱা আলিপুৰদুৱাৰ জংচনত 15770 নম্বৰ ৰেলখনৰ ষ্টপেজৰ ব্যৱস্থা কৰা হৈছে। কালি নিশা 8:14 বজাত নামনিমুৱা মৰিয়নী জংচনৰ পৰা আলিপুৰদুৱাৰ জংচনলৈ অহা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচনত সহ ৰাইজৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পতাকা জোকাৰি শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এক্সপ্ৰেছ ৰেলখন ঘগ্ৰাপাৰ ৰেল ষ্টেচনত 2 মিনিট সময়ৰ বাবে ৰখোৱা হ'ব। ঘগ্ৰাপাৰ ৰেল ষ্টেচনত এই ৰেলগাড়ীখনৰ ষ্টপেজৰ বাবে ঘগ্ৰাপাৰ ৰেল যাত্ৰী সন্থাৰ লগতে স্থানীয় দল সংগঠনে দীৰ্ঘদিনে দাবী জনাই আহিছিল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ক্ৰীড়া ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণক উদযাপনৰ লক্ষ্যৰে কাইলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত দেশৰ 250টা স্থানত অস্মিতা লীগৰ আয়োজন কৰা হৈছে। ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চেই এই কথা ঘোষণা কৰিছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মাই ভাৰতৰ যুটীয়া উদ্যোগত কাইলৈ 13 বছৰ অনুৰ্ধ, 13-18 বছৰৰ ভিতৰৰ আৰু 18 বছৰৰ ঊৰ্ধৰ শাখাত বিভিন্ন খেল অনুষ্ঠিত হ'ব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়া কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰো বিভিন্ন স্থানত কাইলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অস্মিতা শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী, প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ডিব্ৰুগড় জিলা পলিটেকনিক প্ৰতিষ্ঠানৰ সমীপত অৱস্থিত সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্যালয় নগৰীয়া গাখীৰ যোগান আঁচনিৰ আধাৰশিলা স্থাপন আজি অনুষ্ঠিত হ'ব। বিয়লি হ'বলগীয়া এই কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।